আকাশবাণী গুৱাহাটীৰ পুৱা আঞ্চলিকভাৱে পঢ়িছো জিন্তিৰাণী ডেকাৰ এতিয়া প্ৰধানমন্ত্ৰীসমূহ হৈছে ৰেলৰ ঘূৰ্ণী বতাহৰ প্ৰভাৱত হোৱা ভয়ংকৰ বৰষুণৰ বাবে উত্তৰ পূৰ্বাঞ্চলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত অসম মেঘালয় মিজোৰাম আদি কেইবাখনো ৰাজ্যত বহু লোকৰ প্ৰাণহানিৰ লগতে কেইবাজনো আহত মুখ্য সচিব ডঃ ৰবি কুমাৰৰ অধ্যক্ষতাত অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ পৰ্যালোচনা বৈঠক প্ৰতিকূল বতৰৰ বাবে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষা বাতিল ৰাজ্যৰ কেইবাখনো জিলাৰ শিক্ষানুষ্ঠান আজিও বন্ধ ৰখাৰ নিৰ্দেশ জিলা প্ৰশাসনৰ লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে কাইলৈ প্ৰচাৰ অভিযানৰ সামৰণি এই পৰ্যায়ত 7খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ 57টা সমষ্টিত ভোটগ্ৰহণ আৰু ৰাষ্ট্ৰীয় ৰাইফল সংঘৰ জাৰ্মানীৰ মিউনিখত হ'বলগীয়া ISSF বিশ্বকাপৰ বাবে 23জনীয়া ৰাইফল আৰু পিষ্টল দল ঘোষণা ৰেলৰ ঘূৰ্ণী বতাহৰ প্ৰভাৱত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে উত্তৰ পূৰ্বাঞ্চলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে ইয়াৰ ফলত অঞ্চলটোৰ ভালেমান এলেকা প্ৰভাৱিত হৈছে ধুমুহা বৰষুণ আৰু ভূমিস্খলনৰ ঘটনাত অসমত 4জন মিজোৰামত 28জন আৰু মেঘালয়ত 1জন লোকে প্ৰাণ হেৰুৱাইছে ধাৰাষাৰ বৰষুণৰ সৈতে অহা প্ৰবল বতাহৰ ফলত ভালেমান অঞ্চলত গছ বিদ্যুতৰ খুঁটা উভালি পৰিছে আৰু বিদ্যুৎ তথা ইণ্টাৰনেট সেৱা ব্যাহত হৈছে বৰষুণৰ বাবে ঠাই বিশেষে ভূমিস্খলন হোৱা বুলি জানিব পৰা গৈছে অসমত কালি ধাৰাষাৰ ধুমুহা বৰষুণ আৰু ভূমিস্খলনৰ ফলত 4জন লোকে প্ৰাণ হেৰুওৱাৰ উপৰি 12গৰাকী শিক্ষাৰ্থীসহ 17জন লোক আহত হৈছে মৰিগাঁও জিলাৰ ধূপগুৰিত এজন ছাত্ৰৰ গাত গছ বাগৰি পৰাৰ ফলত ছাত্ৰজন মৃত্যুমুখত পৰে আনহাতে কামৰূপ জিলাত এজন আৰু কামৰূপ মহানগৰত আন এজন লোকৰ ধুমুহাৰ ফলত মৃত্যু হয় ইফালে ডেৰকামুখত NHPC প্ৰকল্পৰ কৰ্মী এগৰাকীৰ ভূমিস্খলনৰ ফলত মৃত্যু হৈছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত এখন স্কুলীয়া বাছৰ ওপৰত গছ ভাগি পৰাৰ ফলত 12গৰাকী শিক্ষাৰ্থী আহত হয় ইফালে মৰিগাঁও জিলাৰ কেইবাটাও পৃথক ঘটনাত 5জন লোক আহত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধুমুহা বৰষুণৰ ফলত একাধিক লোকৰ প্ৰাণনাশৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে তেওঁ কালি মুখ্য সচিবক প্ৰভাৱিত পৰিয়ালসমূহক সাহায্য আৰু আহতসকলক সময়মতে চিকিৎসা প্ৰদানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি কালি ধুমুহাৰ ফলত বঙাইগাঁও চিৰাং দৰং ধুবুৰী হোজাৰ কামৰূপ মহানগৰ কাৰ্বি আংলং কোকৰাঝাৰ মৰিগাঁও নগাঁও শোণিতপুৰ দক্ষিণ হালমাৰা আৰু পশ্চিম কাৰ্বি আংলং জিলা প্ৰভাৱিত হয় ইফালে মিজোৰামত ধাৰাষাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলনত কমেও 2গৰাকী নাবালকসহ 28গৰাকী লোকৰ মৃত্যু হৈছে আইজলৰ দক্ষিণ দিশৰ সীমামৰীয়া মেলথুম অঞ্চলৰ এটা শিলৰ কুঁৱৰীৰ বাহিৰত হোৱা এই ভূমিস্খলনৰ ফলত সন্ধানহীন হৈ থকা 8জন লোকক এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত আছে যদিও বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যৰ সমস্যাৰ সৃষ্টি হৈছে জানিব পৰা মতে কালি পুৱা এই ঘটনাটো সংঘটিত হয় আনহাতে সন্ধাৰ এলেকাৰ 6নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত হোৱা ভূমিস্খলনৰ ফলত আইজলৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে তদুপৰি ৰাজ্যৰ আন কেইবাটাও ঘাইপথত ভূমিস্খলন সংঘটিত হৈছে ৰাজ্যখনৰ প্ৰশাসনে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু সম্ভাৱ্য সকলো ব্যৱস্থা গ্ৰহণ কৰিছে মিজোৰামৰ সকলো শিক্ষানুষ্ঠান আৰু চৰকাৰী কাৰ্যালয় কালি প্ৰতিকূল বতৰৰ বাবে বন্ধ ৰখা হয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে মিজোৰামত হোৱা এই ভূমিস্খলনত বহু লোকৰ প্ৰাণ হেৰুওৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে একেদৰে মেঘালয়ৰ পূব জয়ন্তীয়া পাৰ্বত্য জিলাত কালি এখন দেৱাল খহি পৰাৰ ফলত এজন লোকে প্ৰাণ হেৰুৱায় জিলাখনত ভূমিস্খলনৰ ঘটনাত অন্য 4জন লোক আহত হয় আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে নাগালেণ্ডত ৰেলৰ ঘূৰ্ণী বতাহ আৰু বৰষুণৰ বাবে বিভিন্ন ঠাই ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি মকক্সাঙৰ সমীপৰ চিচিয়ংগালাং গাঁৱত 9টা পৰিয়াল আৰু নক্সেন মহকুমাত 37টা পৰিয়াল বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে ইয়াৰ উপৰি জুনাইবতু জিলাত এটা ঘৰ সম্পূৰ্ণৰূপে ধবংস হৈছে মণিপুৰতো ধাৰাষাৰ বৰষুণৰ ফলত ভালেমান অঞ্চল ক্ষতি হৈছে আৰু ৰাজ্যখনৰ মাজেৰে বৈ যোৱা বহুতো নৈ বিপদসীমাৰ ওপৰেৰে বৈ আছে ধাৰাষাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ কাৰণে ৰাজ্যখনৰ বহু অংশত যোগাযোগ ব্যাহত হৈছে ইম্ফল জিৰিবাম পথৰ ইৰাঙীৰ ওপৰত ননি জিলাত নিৰ্মাণ কৰা বেইলী দলংখন খহি পৰিছে ৰাজ্যত ৰেলৰ প্ৰভাৱ সম্পৰ্কত কালি দিছপুৰত অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কুমাৰৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত ৰেলৰ প্ৰভাৱত হোৱা ক্ষয় ক্ষতিৰ সন্দৰ্ভত আলোচনা কৰা হয় পৰ্যালোচনা বৈঠকত প্ৰতিখন জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে ভিডিঅ' কনফাৰেন্সযোগে সংশ্লিষ্ট জিলাৰ পৰিস্থিতি সন্দৰ্ভত মুখ্য সচিবক অৱগত কৰে এই বৈঠকত মুখ্য সচিব ড০ কুমাৰে জিলা আয়ুক্তসকলৰ পৰা অহা ধুমুহা আৰু বৰষুণৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লয় ইয়াৰ লগতে সাহায্য পুনৰ সংস্থাপন আহতসকলক চিকিৎসা প্ৰদান আৰু সতৰ্কতামূলক ব্যৱস্থা সন্দৰ্ভত সংশ্লিষ্ট জিলা আয়ুক্তক দৃষ্টি ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে পৰ্যালোচনা বৈঠকত মুখ্যসচিবগৰাকীয়ে ৰাজ্যৰ সকলো জিলাত দুপৰীয়া 12 বজা পৰ্যটক ফেৰীসেৱা বন্ধৰ নিৰ্দেশ প্ৰদান কৰে। ইয়াৰ লগতে মুখ্য সচিবগৰাকীয়ে ৰাষ্ট্ৰীয় পথ প্ৰাধিকৰণৰ প্ৰতিনিধিবৰ্গক ধুমুহাৰ বিধ্বস্ত বাট পথ মেৰামতিৰ নিৰ্দেশ প্ৰদান কৰিছে। মুখ্য সচিবগৰাকীয়ে জিলা আয়ুক্তসকলক ব্যাহত বিদ্যুৎ যোগান ব্যৱস্থা উন্নত কৰাৰ নিৰ্দেশ প্ৰদান কৰে। এই বৈঠকত ৰাজ্যিক প্ৰশাসনৰ কেইবাগৰাকী শীৰ্ষ বিষয়াৰ লগতে ৰেল বিভাগ, ৰাষ্ট্ৰীয় পথ প্ৰাধিকৰণ, BSNL, NIPCO, APDCL আদি প্ৰতিষ্ঠানৰ মুৰববীয়ে অংশ লয়। ৰেলৰ সৃষ্ট প্ৰতিকূল বতৰৰ বাবে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাসমূহ বাতিল কৰা হৈছে। বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকে প্ৰকাশ কৰা অনুসৰি স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ তৃতীয় ষান্মাসিকৰ আজি অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা বাতিল কৰা হৈছে। অৱশ্যে আন পৰীক্ষাসমূহ পূৰ্বৰ সময়সূচী অনুসৰি অনুষ্ঠিত হ'ব বুলি পৰীক্ষা নিয়ন্ত্ৰকে জানিবলৈ দিয়ে। প্ৰতিকূল বতৰৰ বাবে কটন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই আজি অনুষ্ঠিত হ'বলগীয়া ষষ্ঠ ষান্মাসিকৰ পৰীক্ষা বাতিল কৰিছে। এই পৰীক্ষা অহা 5 দিনত অনুষ্ঠিত হ'ব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিছে। ঘূৰ্ণীবতাহ ৰেমালৰ প্ৰভাৱত ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণ হৈ থকাৰ পৰিপ্ৰেক্ষিতত এই জিলাকেইখনত সতৰ্কতা জাৰি কৰা হৈছে। চিৰাং, গোৱালপাৰা, বাক্সা, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ জিলাত ৰেড এলাৰ্ট জাৰি কৰাৰ বিপৰীতে ধুবুৰী, দক্ষিণ হালমাৰা, বঙাইগাঁও, বজালি, তামোলপুৰ, বৰপেটা, নলবাৰী, মৰিগাঁও, নগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। ইপিনে বিভিন্ন জিলা প্ৰশাসনে প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি আজিও শিক্ষানুষ্ঠান বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে। দুৰ্যোগৰ পৰিপ্ৰেক্ষিতত গোলাঘাট জিলাৰ সকলো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ বাবে জিলা আয়ুক্তই নিৰ্দেশ জাৰি কৰে। যোৰহাট জিলাত ৰেমল ঘূৰ্ণীবতাহৰ সম্ভাৱ্য প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ স্বাৰ্থত জিলাখনৰ আয়ুক্তই কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি নদীসমূহত নাও, ফেৰী আদিৰ চলাচল নিষিদ্ধ কৰা হৈছে। কেৱল অত্যাৱশ্যকীয় বা উদ্ধাৰজনিত কাৰ্যৰ বাবেহে নাও বা ফেৰী চলাচল কৰিব পৰা যাব। আজি আৰু কাইলৈ নৈসমূহত মাছ ধৰা কাৰ্য বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তদুপৰি আজি জিলাখনৰ শিক্ষানুষ্ঠান আৰু অংগনবাড়ী কেন্দ্ৰসমূহ বন্ধ ৰাখিবলৈও নিৰ্দেশ জাৰি কৰা হৈছে। ইফালে জিলা কৃষি বিষয়াই আজি কৃষকসকলক গোধনসমূহ চৰণীয় পথাৰলৈ নিনিবলৈ নিৰ্দেশ দিছে। মাজুলী জিলাত ধুমুহা বৰষুণৰ ফলত মাজুলী বৈদ্যুতিক উপসংমণ্ডলৰ অধীনৰ বহু অঞ্চলত বৈদ্যুতিক আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ভালেমান অঞ্চলত বিদ্যুৎ যোগান বিচ্ছিন্ন হৈ থাকিব বুলি প্ৰকাশ কৰা হৈছে। তদুপৰি বিদ্যুৎ বিভাগৰ তৰফৰ পৰা ধুমুহাত ছিগি থকা বিদ্যুতৰ তাঁৰ স্পৰ্শ নকৰিবলৈ আৰু ওচৰেৰে নাযাবলৈ আহান জনোৱা হৈছে। ইয়াৰ বাবে জিলাখনত কেইবাটাও নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ মুকলি কৰা হৈছে। তিনিচুকীয়া জিলা প্ৰশাসনে গুৰজান ঘাট আৰু শদিয়াৰ অমৰপুৰ দিবাং ঘাটত দুদিনৰ বাবে নাও চলাচল বন্ধ ঘোষণা কৰিছে। পশ্চিম কাৰ্বি আংলঙৰ ডংকামকাম ৰাজ্যচক্ৰৰ কেইবাটাও অঞ্চল ধাৰাষাৰ বৰষুণত প্লাবিত হৈছে বুলি জানিব পৰা গৈছে। ডিমাহাছাও জিলাৰ হাকৰমত ধাৰাষাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলন আৰু বানে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰিছে। জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলাখনৰ সকলো শিক্ষানুষ্ঠান আজিও বন্ধ ৰখাৰ নিৰ্দেশ দিছে। কাছাৰ জিলাত প্ৰতিকূল বতৰৰ বাবে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। শিলচৰৰ বিভিন্ন অঞ্চলত আবদ্ধ পানীয়ে বানৰ সৃষ্টি কৰিছে। আনহাতে আজি জিলাখনৰ শিক্ষা প্ৰতিষ্ঠানসমূহ বন্ধ ৰখাৰ বাবে নিৰ্দেশ দিয়া হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আপোনালোকে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু নিউজ অন AIR এপযোগেও শুনিব পাৰিব। লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে কাইলৈ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। এই পৰ্যায়ত 1 জুনত 7খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 57টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। সপ্তম পৰ্যায়ত মুঠ 904গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সন্ধিয়া কলকাতাত এটা ৰোড শ্বত অংশগ্ৰহণ কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি শ্ৰীকান্ত মজুমদাৰ আৰু বিধানসভাৰ বিৰোধী পক্ষৰ নেতা শুভেন্দু অধিকাৰীয়ে কলকাতাত মোদীৰ এই প্ৰথমটো ৰোড শ্বত প্ৰধানমন্ত্ৰীক সংগ দিয়ে। ইয়াৰ বাবে শ্ৰীমোদীয়ে উত্তৰ 24 পৰগণা জিলাৰ বাৰাছাত লোকসভা সমষ্টিৰ অধীনৰ অশোক নগৰত এখন নিৰ্বাচনী সভাত ভাগ লয়। পাছত তেওঁ বাৰুইপুৰত এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে। ঝাৰখণ্ডতো নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। বিজেপি, জে এম এম, কংগ্ৰেছ, আৰ জে ডি, এ জি এছ ইউ আৰু বাও দলকে ধৰি বিভিন্ন দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে ইখনৰ পিছত সিখন কেইবাটাও সমাৱেশ আৰু ৰোড শ্বত অংশ লোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি ডুমকা আৰু গোড্ডাত দলীয় প্ৰাৰ্থীৰ হকে নিৰ্বাচনী সভাত ভাষণ দিব আৰু ৰোড শ্বত অংশ ল'ব। একেদৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়েও আজি ডুমকাত নিৰ্বাচনী সভাত অংশ ল'ব। ইপিনে জে এম এমৰ নেত্ৰী কল্পনা চোৰেনে কালি শ্বাহিদগঞ্জত এটা নিৰ্বাচনী সমাৱেশত ভাষণ দি তেওঁৰ স্বামী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক ষড়যন্ত্ৰৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা বুলি মন্তব্য কৰে। আনহাতে ঝাৰখণ্ড কংগ্ৰেছৰ মুৰববী ৰাজেশ ঠাকুৰে বিধি বলবৎকাৰী সঞ্চালকালয়ে নিৰ্বাচন প্ৰভাৱিত কৰাৰ বাবে কাম কৰি থকা বুলি অভিযোগ তোলে। বিহাৰতো সপ্তম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। এন ডি এ, মহামিত্ৰজোঁট আৰু অন্য ৰাজনৈতিক দলৰ নেতাসকলে ৰাজ্যখনত ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কালি পাটনা চাহিব আৰু আৰা সমষ্টিত তিনিখন নিৰ্বাচনী সভাত ভাগ লয়। ইপিনে জে ডি ইউৰ সভাপতি তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কালি নালন্দা সংসদীয় সমষ্টিত একাধিক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। আনহাতে আৰ জে ডিৰ মুৰববী লালু প্ৰসাদ যাদৱে কালি পাটলিপুত্ৰ সংসদীয় সমষ্টিৰ বিভিন্ন অংশত দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলায়। আৰ জে ডিৰ নেতা তেজস্বী প্ৰসাদ যাদৱেও কালি বক্সাৰ সংসদীয় সমষ্টিত এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে। তেওঁ লগতে সাসাৰাম, জহানাবাদ আৰু পাটলিপুত্ৰ সমষ্টিত আৰ জে ডি আৰু কংগ্ৰেছৰ সমৰ্থনত প্ৰচাৰ চলায়। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা 4 জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ 2024 শীৰ্ষক দিনতলা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতিত ভোটগণনাৰ শেহতীয়া তথ্য সম্পৰ্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ'ব। ৰাষ্ট্ৰীয় ৰাইফল সংঘই জাৰ্মানীৰ মিউনিখত হ'বলগীয়া আই এছ এছ এফ বিশ্বকাপৰ বাবে 23 জনীয়া ৰাইফল আৰু পিষ্টল দল ঘোষণা কৰিছে। সৰবজিৎ সিং, মনোজ ভাকাৰ, ৰিদম চাংৱান, ঈশা সিং, ৰুদ্ৰাক্স পাটিল, অনিশ আৰু মেহুলী ঘোষৰ দৰে দেশৰ আগশাৰীৰ খেলুৱৈসকলক দলত অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতে এই প্ৰতিযোগিতাৰ 10টা অলিম্পিক শিতানৰ আটাইকেইটাতে অংশগ্ৰহণ কৰিব। দলত অন্তৰ্ভুক্ত অন্য খেলুৱৈসকলৰ ভিতৰত অশ্বৰ্য প্ৰতাপ সিং টোমৰ, স্বপ্নীল কুশ্ৰালে, অখিল চোৰাণ, সিদ্ধ কৌৰ শৰ্মা, অঞ্জুম মুদগিল, বিজয়দে সিদ্ধু আৰু ভাৱেশ শেখাৱত আছে। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন। আগবঢ়াইছে ইভা মহন্তই। সমগ্ৰ ঘূৰ্ণীবতাহ ৰেমনৰ সংহাৰত ৰাজ্যৰ জনজীৱন অভাৱনীয় ৰূপত বিপৰ্যস্ত হৈ পৰিছে। এই বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইবাখনো বাতৰি কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ৰেমনৰ উদ্যমূৰ্তি 3 জনৰ প্ৰাণহানি শীৰ্ষক শিৰোনামেৰে দৈনিক অসম কাকতে এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। সমগ্ৰ ৰাজ্যজুৰি ৰেমনৰ ধবংসলীলা শীৰ্ষক শিৰোনামেৰে একেটা বাতৰি দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। প্ৰকৃতিৰ ৰুদ্ধ ৰূপ ৰেমনৰ বিভীষিকা শীৰ্ষক শিৰোনামেৰে একেটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এই বাতৰিটো ধুমুহাত 4 জনৰ মৃত্যু, সম্পত্তিৰ বিস্তৰ ক্ষতি শীৰ্ষক শিৰোনামেৰে দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মহৰ মতো সামুদ্ৰিক ঘূৰ্ণী ৰেমনৰ তাণ্ডৱ পৰিলক্ষিত হৈছে। এই বাতৰিটো দি আসাম ট্ৰিবিউন কাকতে মিজোৰামত ভূমিস্খলনত 21 গৰাকী লোকৰ মৃত্যু শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। লিডত কয়লা ব্যৱসায়ী ৰাম মনচাঙৰ কয়লাখনিত মৃত্যু হৈছিল 3 গৰাকীকৈ শ্ৰমিকৰ। এই বাতৰিটো আমাৰ অসম কাকতে লিডত কয়লা মাফিয়াৰ ঘৰৰ পৰা 3 কোটি টকা জব্দ শীৰ্ষক শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। লিডত মুখ্যত কয়লা ব্যৱসায়ী ৰং লুংচাঙৰ ঘৰৰ পৰা 2.99 কোটি টকা জব্দ শীৰ্ষক শিৰোনামেৰে একেটা বাতৰি অসমৰ প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ধুমুহ বৰষুণৰ বাবে আজি ৰাজ্যৰ 9খন জিলাৰ শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ প্ৰদান কৰিছে জিলা প্ৰশাসনে। ৰেটেলাৰ জাৰি থকা 9খন জিলাত চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ শিৰোনামেৰে মৰ্মৰ বাৰ্তা কাকতে এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিত আজি 9 জিলাৰ শিক্ষানুষ্ঠান বন্ধ ঘোষণা, স্থগিত পৰীক্ষা শিৰোনামেৰে অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন।
ধন্যবাদ ইভা। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি আকৌ এবাৰ পঢ়ি দিছো। ৰেমনৰ ঘূৰ্ণীবতাহৰ প্ৰভাৱত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে উত্তৰ পূৰ্বাঞ্চলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত। অসম, মেঘালয়, মিজোৰাম আদি কেইবাখনো ৰাজ্যত বহু লোকৰ প্ৰাণহানিৰ লগতে কেইবাজনো আহত। লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে কাইলৈ প্ৰচাৰ অভিযানৰ সামৰণি। এই পৰ্যায়ত 7খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ 57টা সমষ্টিত ভোটগ্ৰহণ। আৰু ৰাষ্ট্ৰীয় ৰাইফল সংঘৰ জাৰ্মানীৰ মিউনিখত হ'বলগীয়া আই এছ 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 বিশ্বকাপৰ বাবে 23 জনীয়া ৰাইফল আৰু পিষ্টল দল ঘোষণা।